প্ৰকাশিত বাক্য অধ্যায় চাৰি। তাৰ পাছত মই চাই দেখিলো স্বৰ্গত এখন দুৱাৰ মেলা আছে, আৰু মোৰে সৈতে কথা হোৱা তুৰীৰ মাতৰ দৰে যি মাত মই প্ৰথমে শুনিছিলো তেনে মাতেৰে কোনোবাই কলে,
ইয়ালৈ উঠি আহা, ইয়াৰ পাছত যি যি ঘটিব লাগে তাক মই তোমাক দেখুৱাওঁ।
তেতিয়াই মই আত্মাত আছিলো আৰু চোৱা, স্বৰ্গত এখন সিংহাসন স্থাপন কৰা আছিল আৰু সেই সিংহাসনত এজনা লোক বহি আছিল। সেই বহি থকাজনা দেখিবলৈ সূৰ্যকান্ত আৰু সাৰদিয়া মণিৰ নিচিনা। সেই সিংহাসনৰ চাৰিওফালে মেঘ ধনু আছিল, দেখিবলৈ মৰকত মণিৰ নিচিনা। আৰু সেই সিংহাসনৰ চাৰিওফালে চৌব্বিছখন সিংহাসন আছিল। সেইবোৰ সিংহাসনৰ ওপৰত বগা বস্ত্ৰ আৰু মূৰত সোণৰ কিৰীতি পিন্ধা চৌব্বিছজন বৃদ্ধ লোক বহি আছিল। আৰু সেই সিংহাসনৰ পৰা বিজুলী, মাৰ আৰু মেঘ গৰ্জন ওলাই সিংহাসনৰ আগত জুৰি থকা অগ্নিৰ সাতটা প্ৰদীপ আছিল, সেইবোৰেই ঈশ্বৰৰ। আৰু সেই সিংহাসনৰ সন্মুখত স্ফটিকৰ নিচিনা আৰচিময় এখন সমুদ্ৰ যেন দেখা গৈছে। সেই সিংহাসনৰ ওচৰত আৰু সেই সিংহাসনৰ চাৰিওফালে চাৰি প্ৰাণী আছে, সিবিলাকৰ আগফালে পাছফালে চকুৰেই পৰিপূৰ্ণ। প্ৰথম প্ৰাণী সিংহৰ নিচিনা, দ্বিতীয় প্ৰাণী দামুৰীৰ নিচিনা, তৃতীয় প্ৰাণী মানুহৰ দৰে মুখ থকা, চতুৰ্থ প্ৰাণী উৰি ফুৰা কুৰৰ পক্ষীৰ নিচিনা। সেই চাৰি প্ৰাণীৰ প্ৰত্যেকৰ ছখন ছখন দেউতা, আৰু সিবিলাক বাহিৰে ভিতৰে চকুৰে পৰিপূৰ্ণ, আৰু সিবিলাকে
প্ৰভু পৰমেশ্বৰ তেওঁ সৰ্বশক্তিমান আৰু বৰ্তমান আৰু ভৱিষ্যত জনা।
এইবুলি দিনে ৰাতি অবিশ্ৰামে কৈ থাকে। আৰু যেতিয়া সেই প্ৰাণীবিলাকে সদা সৰ্বদাই জীয়াই থকা সেই সিংহাসনত বহা জনাৰ প্ৰশংসা, সমাদৰ আৰু ধন্যবাদ কৰিব, তেতিয়া সেই চৌব্বিছজন বৃদ্ধ লোকে সেই সিংহাসনত বহা জনাৰ আগত পৰি সদা সৰ্বদাই জীয়াই থকা জনাৰ আগত প্ৰণিপাত কৰি সেই সিংহাসনৰ আগত নিজ নিজ কীৰ্তি পেলাই ক'ব,
হে আমাৰ প্ৰভু ঈশ্বৰ, তুমি এই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ কিয়নো তুমি এই সকলোকে সৃজিলা। তোমাৰ ইচ্ছাৰ কাৰণে সেই সকলো সৃষ্টি হয়।